এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পবিত্ৰ পৰিৱেশ, যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন, মুম্বাইৰ পৱনহংস শ্মশানত কিছু সময়ৰ পাছতে ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ শেষকৃত্য আৰু দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰ নামঘৰসমূহত ভকত আৰু আইসকলে নাম প্ৰসংগৰে মুখৰ কৰি তুলিছে। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰায়গুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ সৃষ্টিক স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলা বাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুণী মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তনঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃত বাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনলৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীসোণোৱালে ভক্তি, মানৱতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শৰে মহাপুৰুষজনাই জাতি, বৰ্ণ, ধৰ্মৰ সীমা অতিক্ৰমী সমন্বিত সমাজ গঢ়াৰ পথ নিৰ্দেশ দিছিল বুলি উল্লেখ কৰে। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষকে সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাবী, হিন্দী, ওড়িয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছে। ডঃ বৰদলৈ ৰচিত গীতসমূহত ঊষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠনি গৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ, আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বৰদলৈ 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা আগবঢ়োৱা হৈছিল। 1987 চনত অসম সংস্কৃতি সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। 2004 চনৰ আজিৰ দিনটোত এইগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰিছে। সাহিত্য, গৱেষণা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অনবদ্য অৱদানে যুগে যুগে সমাজক আলোকিত কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত কবি, সাহিত্যিক, গীতিকাৰ, গৱেষক আৰু শিক্ষাবিদ হিচাপে তেওঁৰ অৱদান অসমৰ জনজীৱনত স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে। মুম্বাইত কালি দেহাৱসান ঘটা ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ শেষকৃত্য কিছু সময়ৰ পাছতে মুম্বাইৰ পৱনহংস শ্মশানত সম্পন্ন কৰা হ'ব। উল্লেখযোগ্য যে প্ৰবাদ প্ৰতিম গায়িকাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 89 বছৰ। প্ৰবীণ শিল্পীগৰাকীয়ে 1950ৰ পৰা 70 চনলৈ চলচ্চিত্ৰ গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠ দিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে পিয়াৰ কে চৰ্চে, না না কৰকে পিয়াৰ আৰু তুমনে পুকাৰা ঔৰ হম চলে আই আদিকে ধৰি বহু জনপ্ৰিয় হিন্দী গীত তেওঁ গাইছিল। তেওঁ কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতেও ক্ৰমেও 100টা গানত কণ্ঠনি কৰাইছিল। ডঃ ভূপেন হাজৰিকাৰ পৰিচালনা, প্ৰযোজনা আৰু সংগীতেৰে সজোৱা জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ প্ৰতিধ্বনিৰ গীতত কণ্ঠ নিগৰুৱাৰ লগতে তেওঁ পোনাকণ, চিকমিক বিজুলী, কাঁচঘৰ, নয়নমদী আদি ছবিৰো নেপথ্য গায়িকা আছিল। আকাশৰে নীলাই, জীৱন ঘড়ীৰ প্ৰতিটো পল, মিলনৰে এই শুভক্ষণ, অয় অয় আকাশ শুভ আদি জনপ্ৰিয় অসমীয়া গীতবোৰেৰে সুমন কল্যাণপুৰে শ্ৰোতাৰ হৃদয় জিনিছিল। ভালেসংখ্যক বঁটা আৰু সন্মানেৰে বিভূষিতা সুমন কল্যাণপুৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱবৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চৰাইদেউ জিলাৰ বৰহাট থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত দীৰ্ঘদিন ধৰি চলি থকা কেঁচা চাহপাত চুৰি কাৰ্যৰ বিৰুদ্ধে জিলাখনৰ আৰক্ষী অভিযান চলাই 15 জনীয়া দুৰ্বৃত্তৰ দল এটাক আটক কৰে। ধৃত চোৰৰ দলটোৱে দীৰ্ঘদিন ধৰি বৰহাট চাহ বাগিচাৰ পৰা কেঁচা চাহপাত চুৰি কৰি চোৰাংভাৱে বিক্ৰী কৰি আছিল। এই সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষই বৰহাট থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে দলটোক কৰায়ত্ত কৰে। চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ পেগুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কালি বৰহাটৰ দফলা গাঁৱত অভিযান চলাই দলটোক কৰায়ত্ত কৰা হয়।
যোৱা এপ্ৰিল মাহত আমি বৰহাট থানাত এটা অভিযোগ আমি পাইছিলো যে বৰহাট চাহ বাগানত এটি দুৰ্বৃত্তৰ দলে কেঁচা চাহপাত চুৰি কৰা সন্দৰ্ভত, আৰু তাৰ আনুষাংগিক আৰু এটা ঘটনা আছিল যে এটি নিশা মাৰ্চৰ 31 তাৰিখে এটা খবৰ পাইছিল বাগানৰ কৰ্তৃপক্ষই যে এটা দুৰ্বৃত্তৰ দলে কেঁচা চাহপাত চুৰি কৰি আছিল, আৰু এই পৰিপ্ৰেক্ষিততে বাগানৰেই তহলদাৰী এটা দলে সেই ঠাইলৈ গৈছিল, কিন্তু অতৰ্কিতে তহলদাৰী দলটিক এই কেঁচা চাহপাত চুৰি কৰা দুৰ্বৃত্তৰ দলটোৱে বাট আগচি ধৰি চোকা অস্ত্ৰৰে আঘাত কৰি তেওঁলোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে আৰু জিপচিখনকো ভাঙি দিয়াৰ এটা অভিযোগ পাইছিলো। আমি ব্যক্তিসকল কোন কোন জড়িত আছিল সেইখিনি এচাৰটেইন কৰি বিহিত আইনী ব্যৱস্থাৰ কাৰণে যত্নবান আছিলো। আৰু কালি পুৱতি নিশা চৰাইদেউ আৰক্ষীৰ এটা দলে DSP হেডকোৱাৰ্টাৰ আৰিয়ান নাথ আৰু তেখেতৰ লগত CDSP মাহমৰা গজানন শৰ্মা আৰু আমাৰ DSP মধুস ডেকাৰ নেতৃত্বত 3টি দলে বৰহাট থানাৰ অন্তৰ্গত দফলা গাঁৱত এটি অভিযান চলায়, আৰু এই অভিযানৰ অন্তত আমি কেঁচা চাহপাত চুৰ কৰা দুৰ্বৃত্তৰ দলটিৰ মুঠ 15 জনক আটক কৰিবলৈ সক্ষম হওঁ।
দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত 3,113.50 টকা হৈছে। একেদৰে মুম্বাইত এনে চিলিণ্ডাৰৰ মূল্য 3,067.50 টকা, কলকাতাত 3,255.50 টকা আৰু চেন্নাইত 3,283 টকালৈ বৃদ্ধি পাইছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ফলত বৰ্ধিত গোলকীয় শক্তি ব্যয়ৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো কালি বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসন আৰু জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত এই সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁও বিশ্ববিদ্যালয় চৌহদৰ পৰা পুৱাৰ ভাগত উলিওৱা সজাগতা সমদল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত জিলা আয়ুক্তগৰাকীয়ে ধপাতজনিত আসক্তিয়ে নৱপ্ৰজন্মৰ ভালেসংখ্যক ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰাৰ বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰে। এই কুঅভ্যাস ৰোধ কৰিবলৈ তেওঁ সকলোৰে সহযোগিতা কামনা কৰে। ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ ৰমাই কদৈবাম গাঁৱত আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ ধৰা পৰিছে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত কদৈবামৰ এজন লোকৰ গাহৰি পাম এলেকাত চুৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰে। জনস্বাস্থ্য আৰু পশুধনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অঞ্চলটোত তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি সংক্ৰমিত এলেকাৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক সংক্ৰমিত অঞ্চল আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক নিৰীক্ষণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। বেংগালুৰুৱে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 5টা উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলী 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ দুমাহজোৰা এইবাৰৰ IPLত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পবিত্ৰ পৰিৱেশ। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। মুম্বাইৰ পৱনহংস শ্মশানত কিছু সময়ৰ পাছতে ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ শেষকৃত্য। আৰু দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।